আকাশবাণী গুৱাহাটী সভাৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বিজেপি চৰকাৰৰ দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ নীতিৰ সপক্ষে দেশৰ জনসাধাৰণে আস্থা প্ৰকাশ কৰিছে বুলি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ উত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদনত প্ৰকাশ। লোকসভাত আজি অসমৰ বান পৰিস্থিতিৰ প্ৰসংগ উত্থাপন। সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু গৌৰৱ গগৈ ৰাজ্যৰ বান পৰিস্থিতিক গুৰুত্ব সহকাৰে ল'বলৈ কেন্দ্ৰীয় চৰকাৰক আহান। ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতিৰ জটিল ৰূপ ধাৰণ। 20খন জিলাৰ 6 লক্ষাধিক লোক বানৰ কবলত। বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাইলৈ আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা স্থগিত আৰু অহা 6 জুলাইৰ পৰা জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া 5খনীয়া টি20 ক্ৰিকেট শৃংখলাত অংশগ্ৰহণৰ বাবে ভাৰতৰ পুৰুষ ক্ৰিকেট দল ৰাওনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ উত্তৰ দিয়ে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে মাথো ভাৰত প্ৰথম মূলমন্ত্ৰৰে পৰিচালিত হৈ আহিছে আৰু সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত জনসাধাৰণে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিলৈ সমৰ্থন আগবঢ়াইছে। তেওঁৰ চৰকাৰে একাংশৰ বাবে তোষামোদ নহয় বৰং সকলোৰে বাবে ন্যায়ৰ নীতি অনুসৰণ কৰি আহিছে বুলিও শ্ৰীমোদীয়ে লগতে কয়। বিপক্ষক কটাক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অপপ্ৰচাৰ বিয়পোৱাৰ পাছতো লোকসভা নিৰ্বাচনত সন্মুখীন হোৱা পৰাজয়ৰ বাবে তেওঁলোকে পোৱা বেজাৰক তেওঁ বাৰুকৈ অনুভৱ কৰিব পাৰিছে। এইবাৰ সাধাৰণ নিৰ্বাচনত পৰিপক্কতা আৰু জ্ঞানৰ পৰিচয় দিয়াৰ বাবে শ্ৰীমোদীয়ে দেশৰ জনসাধাৰণক ভূয়সী প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণে তেওঁৰ চৰকাৰৰ নীতি অভিপ্ৰায় আৰু নিষ্ঠাৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু সেইবাবে NDA চৰকাৰক তৃতীয়টো কাৰ্যকালৰ বাবে ক্ষমতাত অধিষ্ঠিত কৰিছে। বৰ্তমান চৰকাৰে সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে কাম কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে ভাষণ দিয়াৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সদনত প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই বিৰোধী পক্ষৰ একাংশ সাংসদৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকক সদনত শৃংখলা বৰ্তাই ৰাখিবলৈ আহান জনায়। প্ৰধানমন্ত্ৰী কাইলৈ ৰাজ্যসভাক সম্বোধন কৰিব। ইপিনে লোকসভাত ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত অংশ লৈ সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱে কয় যে বৰ্তমান চৰকাৰৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাই আৰু IMDA মিত্ৰজোঁটৰ বাবে এয়া বিজয়স্বৰূপ। শ্ৰীযাদৱে লগতে ভাৰতীয় অৰ্থব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে ভাৰত বিশ্বৰ 5ম সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হোৱা স্বত্তেও জনমূৰি আয় এতিয়াও কম হৈ আছে। প্ৰশ্নকাকত ফাদিল আৰু বিষয় লৈ চৰকাৰক আক্ৰমণ কৰি সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে কয় যে চৰকাৰে যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব নিবিচাৰে। ইপিনে যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰক NDRF বাহিনীৰ সহায় আগবঢ়াবলৈ আহান জনায়। তেওঁ কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীক অসমলৈ আহি বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবেও আহান জনায়। আলোচনাত ভাগ লৈ দৰং ওদালগুৰি বিজেপি সাংসদ দিলীপ শইকীয়াই লোকসভাত কয় যে হিন্দু আদৰ্শ আৰু সনাতন সংস্কৃতিৰ বাবে দেশ ধৰ্ম নিৰপেক্ষ হৈ আছে। ৰাহুল গান্ধীয়ে এটা বিশেষ সম্প্ৰদায়ক সমালোচনা কৰাৰ বাবে ক্ষমা খোজা উচিত বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা বলবৎ কৰি গণতন্ত্ৰ আৰু সংবিধানক ধবংস কৰাৰ চেষ্টা চলাইছিল আৰু ৰাহুল গান্ধীয়ে তাৰ বাবে ক্ষমা খোজা উচিত। তেওঁ লগতে কয় যে কংগ্ৰেছে দেশৰ প্ৰগতি নিবিচাৰে। কংগ্ৰেছে বিগত 3টা লোকসভা নিৰ্বাচনত বিজেপিয়ে এইবাৰৰ সাধাৰণ নিৰ্বাচনত লাভ কৰাৰ সমানো আসন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্যসভাতো ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অব্যাহত আছে। আলোচনাত অংশগ্ৰহণ কৰি অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই অসমৰ 6টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়টো উত্থাপন কৰে। তেওঁ লগতে বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনায়। সাংসদগৰাকীয়ে ৰাজ্যখনৰ অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয় সন্দৰ্ভত মন্তব্য কৰে আৰু ৰাজ্যখনৰ থলুৱা জনসাধাৰণৰ পৰিচয় সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ লোৱাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ সাংসদসকলক সংসদৰ নিয়ম মানি চলিবলৈ, সংসদীয় সিদ্ধান্ত বৰ্তাই ৰাখিবলৈ আৰু ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ আহান জনাইছে। নতুন চৰকাৰ গঠন হোৱাৰ পাছত NDAৰ সংসদীয় দলৰ প্ৰথমলানি বৈঠকক সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে মন্তব্য কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুৱে কয় যে প্ৰধানমন্ত্ৰীয়ে NDAৰ সকলো সাংসদক ভাল আচৰণ প্ৰদৰ্শন কৰিবলৈ কৈছে। শ্ৰীৰিজিজুৱে কয় যে বৈঠকত প্ৰধানমন্ত্ৰীয়ে দল নিৰ্বিশেষে প্ৰত্যেকগৰাকী সাংসদক দেশৰ সেৱা কৰিবলৈ নিৰ্বাচন কৰা আৰু ৰাষ্ট্ৰ সেৱাই তেওঁলোকৰ আটাইতকৈ ডাঙৰ দায়িত্ব বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে পানী, পৰিৱেশ আৰু সামাজিক খণ্ডৰ লেখীয়া নিজৰ নিজৰ আগ্ৰহৰ বিষয়ত বিশেষ দক্ষতা আহৰণ কৰিবলৈ সাংসদসকলক উৎসাহিত কৰে। শ্ৰীমোদীয়ে প্ৰতিগৰাকী সাংসদক তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় দেখুৱাবলৈ আহান জনায়। শ্ৰীৰিজিজুৱে কয় যে এই সংগ্ৰহালয়ত কোনোধৰণৰ ৰাজনৈতিক বৈষম্য অবিহনে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সকলো প্ৰধানমন্ত্ৰীৰ যাত্ৰা সুন্দৰকৈ উপস্থাপন কৰা হৈছে। ইয়াৰ পূৰ্বে NDAৰ নেতা সদস্যসকলে শ্ৰীমোদীক একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰিছে। দেশৰ জনসাধাৰণক ন্যায় প্ৰদানৰ লগতে নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে কালিৰে পৰা দেশত তিনিখন নতুন আইন বলবৎ হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম শীৰ্ষক এই আইনকেইখনে ন্যায় প্ৰদান আৰু সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াত কেতবোৰ নতুনত্ব সঞ্চাৰ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ সুচল কৰি তুলিব বুলি আশা কৰা হৈছে। নতুন আইন অনুসৰি আৰক্ষীয়ে এতিয়া কোনোধৰণৰ স্পষ্টীকৰণ অবিহনে 24 ঘণ্টাৰ বাবে সন্দেহজনক অভিযুক্তক আটক কৰিব পাৰে। আনহাতে পলাতক অৱস্থাত থকা অপৰাধীৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ উপৰি তেনে অৱস্থাতে বিচাৰৰ ৰায় ঘোষণা কৰিব পৰা ব্যৱস্থা কৰা হৈছে। এই আইন বলবৎ হোৱাৰে পৰা নাগৰিকে দেশৰ যিকোনো এটা স্থানত থকা অৱস্থাত তেওঁৰ সৈতে সংঘটিত হোৱা অপৰাধৰ এজাহাৰ মোবাইলযোগে নাইবা নিজৰ স্থানীয় থানাতো দাখিল কৰিব পাৰিব। তদুপৰি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 111 নম্বৰ ধাৰা অনুসৰি গণহত্যা নাইবা মৰেল পলিচিঙৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এনে গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত যাৱজ্জীৱন কাৰাদণ্ড নাইবা 5 লাখ টকা পৰ্যন্ত জৰিমনা বিহাৰো ব্যৱস্থা ৰখা হৈছে। অপৰাধী সাৰি যাব নোৱাৰাকৈ নতুন আইনত কঠোৰ ব্যৱস্থা ৰখা হৈছে। এতিয়াৰে পৰা প্ৰযুক্তিৰ সহায়ত বিভিন্ন আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। হোৱাটছএপ যোগেও চমন জাৰি কৰিব পৰা ব্যৱস্থা লোৱাৰ লগতে মোবাইলৰ SMS, ফটো, অডিঅ' বা ভিডিঅ' আদিও সাক্ষ্য হিচাপে লোৱা হ'ব। সাক্ষী সুৰক্ষা আঁচনি প্ৰৱৰ্তনৰ দ্বাৰা নতুন আইনত সাক্ষীৰ বিশেষ সুৰক্ষাৰ ব্যৱস্থা ৰখা হৈছে। ইয়াৰ ফলত কোনো গোচৰৰ সাক্ষীয়ে আৰক্ষীৰ ওচৰলৈ গৈ সহায় বিচাৰিব পাৰে। আনহাতে নতুন আইনত আৰক্ষীয়ে গোচৰ প্ৰত্যাহাৰ কৰাৰ আগতে অভিযোগকাৰীৰ আদালতৰ সন্মুখত তথ্য উপস্থাপন কৰাৰ অধিকাৰ দিয়া হৈছে। ইপিনে নতুন আইন তিনিখন সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ বাবে প্ৰশাসন, আৰক্ষী আৰু অধিবক্তাসকলৰ বিভিন্ন স্থানত প্ৰশিক্ষণো অনুষ্ঠিত হৈছে। তদুপৰি ঠায়ে ঠায়ে জনসাধাৰণক আইন তিনিখন সন্দৰ্ভত সজাগ কৰি তোলাৰ বাবেও সজাগতা কাৰ্যসূচী লোৱা হৈছে। চিৰাং জিলাৰ কাজলগাঁও থানাৰ চৌহদত কালি এই উপলক্ষে সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, গাঁওৰক্ষী বাহিনীৰ সম্পাদককে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ 20খন জিলাৰ 6,40,000তকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৱা 24 ঘণ্টাত বানৰ ফলত ধেমাজি আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 46লৈ বৃদ্ধি পালে। আনহাতে গোলাঘাট জিলাৰ এজন লোক সন্ধানহীন হৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বান পৰিস্থিতিৰ বুজ লবলৈ আজি গোলাঘাটত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাটৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰে নিৰন্তৰ কাম কৰি আছে বুলি উল্লেখ কৰে। ইপিনে কলিয়াবৰৰ হাতীমুৰা বান্ধ, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ছিঙি পেলোৱা তথা জিলাখনত হৈ থকা বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি কলিয়াবৰত এখন জৰুৰীকালীন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী কেশৱ মহন্তৰ লগতে জিলাখনৰ আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, মহকুমাধিপতি তথা জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কাইলৈ উজনি অসম ভ্ৰমণ কৰিব। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ গোৱাল গাঁৱৰ জুবুনিঠাৰীত মথাউৰি ছিঙাৰ ফলত অঞ্চলটোৰ কেইবাখনো গাঁও জলমগ্ন হৈছে আৰু অঞ্চলটোৰ পশুধনকে ধৰি ৰাজহ সা সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। মানসক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লবলৈ আজি মন্ত্ৰী ৰণোজ পেগুৱে স্থানীয় বিধায়ক ভুৱন গাম আৰু জিলা আয়ুক্তৰ সৈতে অঞ্চলটো পৰিদৰ্শন কৰে। ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভৱিষ্যতলৈও সকলো ব্যৱস্থা কৰি যাব বুলি উল্লেখ কৰি মন্ত্ৰী শ্ৰী পেগুৱে এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ৰাইজক ধৈৰ্য আৰু সাহস অটুট ৰাখিবলৈ আহান জনায়। যোৰহাট জিলাতো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰিছে। তিয়ক, মুদৈগান, জাগিমুখ সংযোগী পথ, হাতীশাল, জাগিমুখ প্লেটফৰ্ম সংযোগী পথ এতিয়াও পানীৰ তলত থকাৰ ফলত বহু লোক জলবন্দী হৈ আছে। শিৱসাগৰ জিলাতো প্ৰায়বোৰ নদীৰে জলস্তৰ বৃদ্ধি পোৱাত জিলাখনৰ 3টা ৰাজহ চক্ৰৰ 55খন গাঁও বানৰ কবলত পৰিছে। প্ৰশাসনে যুদ্ধকালীন ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। NDRF বাহিনীৰ ৰবৰৰ নাৱেৰে বানাক্ৰান্ত অঞ্চলসমূহৰ পৰা মহিলা তথা শিশুসকলক নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছে। আনহাতে ক্ষতিগ্ৰস্ত লোকসকলে যাতে বিশুদ্ধ খোৱা পানী, খাদ্যৰ লগতে নিৰাপদ আশ্ৰয় লাভ কৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি জিলাখনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ উদ্ধাৰ, পুনৰ সংস্থাপন, সাহায্য আদি ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা লবলৈ প্ৰশাসনক নিৰ্দেশ দিছে। আনহাতে চৰাইদেউ, হোজাই, বিশ্বনাথ, ওদালগুৰি আদি জিলাতো বানৰ ফলত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। চৰাইদেউ জিলাৰ বৰহাট, উত্তৰ চুংগাৰ, নলিনী পথাৰ আদি অঞ্চল দিচাংনৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ 13টা পৰিয়ালৰ বাসগৃহ ধনশ্ৰী নৈ খহনীয়াত জাহ যোৱা বুলি জানিব পৰা গৈছে। বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা গুৱাহাটী শ্বিলং শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ হৈছে। যোৱা নিশাৰে পৰা পথটোৰে যাতায়াত আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে ধাৰাষাৰ বৰষুণৰ ফলত মেঘালয়ৰ লুমচুমত হোৱা ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা বোকা মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কিলোমিটাৰ অংশক খহাই পেলোৱাৰ ফলত পথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। ইয়াৰ ফলত পথৰ দুয়োকাষে ভালেসংখ্যক বাহন আবদ্ধ হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে বৰাক উপত্যকাৰ লগতে চুবুৰীয়া মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু দেশৰ অন্যান্য অংশৰ সৈতেও সাময়িকভাৱে যাতায়াত বিচ্ছিন্ন হৈছিল। পূব জয়ন্তীয়া পাহাৰ জিলা প্ৰশাসন আৰু নিৰ্মাণ সংস্থাই যুদ্ধকালীন তৎপৰতাৰে কাম কৰি যোৱা নিশা পথটোৰে যান বাহন চলাচলৰ ব্যৱস্থা কৰি দিয়ে। ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কাইলৈ আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত ৰাখিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কয় যে বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এনে পৰিস্থিতিত পৰীক্ষা কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক উকা উত্তৰ বহীকে ধৰি পৰীক্ষাৰ সকলো গোপনীয় সা সামগ্ৰী থানা আৰু কোষাগাৰত সুৰক্ষিতভাৱে ৰাখিবলৈ শিক্ষা সংসদে নিৰ্দেশনাটোত উল্লেখ কৰিছে। শুল্ক বিভাগৰ গুৱাহাটী মণ্ডলৰ দলে গোপন সূত্ৰৰ পংখেদি বৰাগাঁৱৰ এটা প্ৰতিষ্ঠানত অভিযান চলাই আজি 536 কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰিছে। জব্দ কৰা চিগাৰেটখিনিৰ বজাৰ মূল্য 30,79,000 টকা হ'ব বুলি অনুমান কৰা হৈছে। শুল্ক বিভাগে প্ৰকাশ কৰা মতে চিগাৰেটখিনি প্ৰতিষ্ঠানটোৰ পুৰণি আলমিৰা, ৱাশ্বিং মেচিন আৰু এটা বিকল হোৱা ফ্ৰিজৰ ভিতৰত ভৰাই ৰখা হৈছিল। শুল্ক বিভাগে মুঠ 1,07,200টা চিগাৰেট জব্দ কৰে। এই সন্দৰ্ভত বিভাগে তদন্ত অব্যাহত ৰাখিছে। গ্ৰীষ্মবন্ধৰ সময়ছোৱা শিক্ষাৰ্থীসকলৰ বাবে ফলপ্ৰসূ কৰি তোলাৰ উপৰি তেওঁলোকৰ সাংস্কৃতিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত বিধানসভা সমষ্টিভিত্তিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিগত বছৰৰ দৰে এইবাৰো শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক বুদ্ধিমত্তা বিকাশত গুৰুত্ব আৰোপ কৰি বিভাগে এই ব্যৱস্থা লৈছে। ইয়াৰ অধীনত কালিৰে পৰা চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ্থীসকলক লৈ প্ৰতিটো বিধানসভা সমষ্টিত কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত নাটক, সত্ৰীয়া নৃত্য, লোকনৃত্য, পৰম্পৰাগত নৃত্য, চাৰুক আৰু কলা বিষয়ক 15-দিনীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। সবিশেষ তথ্যৰ বাবে ইচ্ছুক শিক্ষাৰ্থীসকলক সংশ্লিষ্ট জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া, ভাৰপ্ৰাপ্ত সাংস্কৃতিক উন্নয়ন বিষয়া তথা সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কোৱা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ছাত্ৰ ছাত্ৰীসকলক এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। অসম স্বাস্থ্যসেৱা সমবায় সমিতিৰ উদ্যোগত আৰু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিকসকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চিকিৎসক বিদ্যুৎ বিকাশ চৌধুৰী আৰু কেইবাগৰাকীও চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়। তদুপৰি জ্যেষ্ঠ চকু ৰোগ বিশেষজ্ঞ ডাঃ বিজুলী গোস্বামীয়ে সাংবাদিকসকলৰ চকু পৰীক্ষা কৰে। কমেও 75গৰাকী সাংবাদিকে এই শিবিৰত চকু আৰু স্বাস্থ্য পৰীক্ষা কৰোৱায়। শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্ৰিকেট দলটোৱে অহা 6-14 জুলাইলৈ জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ বাবে জিম্বাবৱেলৈ ৰাওনা হৈছে। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ভাৰতীয় দলটোত ধ্ৰুৱ জুৰেল, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণইৰ দৰে যুৱ খেলুৱৈসকলে স্থান লাভ কৰিছে। দলটোৰ সৈতে VVS লক্ষ্মণে প্ৰশিক্ষকৰূপে যাত্ৰা কৰিছে। আনহাতে ঘৰুৱা দল জিম্বাবৱেও শৃংখলাটোৰ বাবে 17জনীয়া দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। জ্যেষ্ঠ খেলুৱৈ তথা বেটছমেন ছিকন্দৰ ৰাজাক যুৱ দলটোৰ অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে। অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ, গোলাঘাট আৰু বৰপথাৰ শাখাৰ যৌথ উদ্যোগত বোকাখাট, দেৰগাঁও আৰু সৰুপথাৰ শাখাৰ চাহ জনজাতিৰ জাতিগত প্ৰমাণপত্ৰ জালিয়াতিৰে অন্য জাতিৰ লোকক প্ৰদান কৰাৰ বিপক্ষে আজি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ সপক্ষে দেশৰ জনসাধাৰণে আস্থা প্ৰকাশ কৰিছে বুলি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্কৰ উত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সদনত প্ৰকাশ। লোকসভাত আজি অসমৰ বান পৰিস্থিতিৰ প্ৰসংগ উত্থাপন। সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু গৌৰৱ গগৈ ৰাজ্যৰ বান পৰিস্থিতিক গুৰুত্ব সহকাৰে ল'বলৈ কেন্দ্ৰীয় চৰকাৰক আহান। ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতিৰ জটিল ৰূপ ধাৰণ। 20খন জিলাৰ 6 লক্ষাধিক লোক বানৰ কবলত। বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাইলৈ আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা স্থগিত আৰু অহা 6 জুলাইৰ পৰা জিম্বাবৱেৰ বিৰুদ্ধে হ'বলগীয়া 5খনীয়া টি20 ক্ৰিকেট শৃংখলাত অংশগ্ৰহণৰ বাবে ভাৰতৰ পুৰুষ ক্ৰিকেট দল ৰাওনা। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।